নমস্কাৰ, এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ উজনি অসমৰ বাতৰিৰ সৈতে মই দিশা শৰ্মা। ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন 2013ৰ অধীনত আজি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটীত আয়োজিত এটা অনুষ্ঠানত ৰাজসাহায্যযুক্ত মচুৰ দাইল, চেনি আৰু নিমখ সুলভ মূল্যত যোগান আঁচনিৰ শুভাৰম্ভ কৰে। শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত কেন্দ্ৰীয়ভাৱে আয়োজিত অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে অংশ লোৱাৰ লগতে ৰাজ্যৰ প্ৰায় 33,000 সুলভ মূল্যৰ দোকানত মন্ত্ৰী, বিধায়ক আৰু স্থানীয় লোকসকলৰ উপস্থিতিত এই অনুষ্ঠানৰ আয়োজন কৰা হয়। বিভিন্ন জিলাত আয়োজিত এই অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ উপস্থিতিত গুৱাহাটীৰ কেন্দ্ৰীয় অনুষ্ঠানটো পোনপটীয়াকৈ সম্প্ৰচাৰ কৰা হয়। মুখ্যমন্ত্ৰীয়ে কয় যে ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ অধীনত ৰাজ্যখনত থকা প্ৰায় 70 লাখ পৰিয়ালে এই আঁচনিৰ সুবিধা লাভ কৰিব পাৰিব আৰু প্ৰায় 2,45,00,000 হিতাধিকাৰী উপকৃত হ'ব। এই আঁচনিৰ অধীনত ৰেচন কাৰ্ডপ্ৰাপ্ত পৰিয়ালে প্ৰতিমাহে 69 টকাত মচুৰ দাইল, 38 টকাত চেনি আৰু 10 টকাত নিমখ ক্ৰয় কৰিব পাৰিব। এই বিশেষ মূল্য নৱেম্বৰ আৰু ডিচেম্বৰ মাহত প্ৰযোজ্য হ'ব। পৰৱৰ্তী পৰ্যায়ত 2026 চনৰ জানুৱাৰীৰ পৰা অধিক সুলভ মূল্যত এই সামগ্ৰীসমূহ লাভ কৰিব। ৰাজ্যৰ প্ৰায় 70 লাখ লোক এই আঁচনিৰ জৰিয়তে উপকৃত হ'ব। আজিৰ অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে সুলভ মূল্যৰ দোকানীসকলক প্ৰতি কিলো দাইল, চেনি আৰু নিমখৰ বিপৰীতে 2 টকাকৈ দিয়া হ'ব বুলি উল্লেখ কৰি ৰাইজৰ পৰা তেওঁলোকক অতিৰিক্ত ধন নলবলৈ আহ্বান জনায়। অনুষ্ঠানত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী অশোক সিংঘল, খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী কৌশিক ৰায়, শ্ৰমিক কল্যাণ মন্ত্ৰী ৰূপেশ গোৱালাৰ লগতে কেইবাগৰাকীও সাংসদ, বিধায়ক আৰু চৰকাৰী শীৰ্ষ বিষয়া উপস্থিত থাকে। ৰাজ্যৰ অন্যান্য জিলাতো এই অনুষ্ঠানৰ আয়োজন কৰা হয়। শোণিতপুৰ জিলাৰ 986খন সুলভ মূল্যৰ দোকানত এই আঁচনি উদ্বোধন কৰা হয়। যোৰহাট জিলাতো আজি ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত ৰেচন কাৰ্ডপ্ৰাপ্ত প্ৰতিটো পৰিয়ালক ৰাজসাহায্যযুক্ত মচুৰ দাইল, চেনি আৰু নিমখ যোগানৰ আঁচনিৰ শুভাৰম্ভ কৰা হয়। নগাঁও জিলাত আজি নগাঁও বটদ্ৰৱা সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই আঁচনিখনৰ শুভাৰম্ভ কৰে। চলিত মাহত ৰেচন কাৰ্ড লাভ কৰা গ্ৰাহকসকলে ৰাজসাহায্য আজিৰে পৰা 19 নৱেম্বৰলৈ লাভ কৰিব। জিলাখনৰ 1,786খন সুলভ মূল্যৰ দোকানৰ জৰিয়তে 3,82,594টা পৰিয়ালে এই সুবিধা লাভ কৰিব। ডিব্ৰুগড় জিলাৰ 1,536খন সুলভ মূল্যৰ দোকানৰ জৰিয়তে আজি ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনৰ পৰিয়ালসমূহক দাইল, চেনি আৰু নিমখ বিতৰণ কৰা হয়। জিলাখনৰ 9,26,192গৰাকী হিতাধিকাৰীয়ে এই সুবিধা লাভ কৰিব পাৰিব। শিৱসাগৰ জিলাৰ সকলো সুলভ মূল্যৰ দোকানত আজি মুখ্যমন্ত্ৰীৰ মূল অনুষ্ঠানৰ পোনপটীয়া সম্প্ৰচাৰ কৰা হয়। জিলাখনৰ 1,026খন সুলভ মূল্যৰ দোকানৰ মাধ্যমেৰে 1,61,773টা পৰিয়ালে এই সুবিধা লাভ কৰিব। তিনিচুকীয়া জিলাতো আজি ৰেচন কাৰ্ড থকা হিতাধিকাৰীসকলে এই সুবিধা লাভ কৰে। গোলাঘাট জিলাত বিত্তমন্ত্ৰী অজন্তা নেওগৰ উপস্থিতিত মেৰাপানীৰ চাউদাং পথাৰত আয়োজিত অনুষ্ঠানত ৰাজসাহায্যযুক্ত মচুৰ দাইল, নিমখ আৰু চেনি যোগান আঁচনিৰ শুভাৰম্ভ কৰা হয়। একেদৰে চৰাইদেউ জিলাত মন্ত্ৰী যোগেন মোহনৰ উপস্থিতিত এই আঁচনিৰ শুভাৰম্ভ কৰা হয়। বোকাখাটত আজি মন্ত্ৰী অতুল বৰাৰ উপস্থিতিত এই সামগ্ৰীসমূহ বিতৰণৰ শুভাৰম্ভ কৰা হয়। পশ্চিম কাৰ্বি আংলং জিলাত আজি 252খন সুলভ মূল্যৰ বিপণীত এই আঁচনি উদ্বোধন কৰা হয়। ইয়াৰ জৰিয়তে 1,96,697গৰাকী হিতাধিকাৰীক সামৰি লোৱা হ'ব। ৰাজ্য চৰকাৰে স্বৰ্গদেউ চাউনুং চুকাফাৰ নামেৰে চৰাইদেউ জিলাত এখন নতুন গ্ৰীণফিল্ড বিশ্ববিদ্যালয় স্থাপনৰ সিদ্ধান্ত লৈছে। এই বিশ্ববিদ্যালয়খনত কলা আৰু বিজ্ঞান শাখাৰ উপৰি বাণিজ্য আৰু ব্যৱসায় ব্যৱস্থাপনা পাঠ্যক্ৰমৰ ক্ষেত্ৰত বিশেষভাৱে গুৰুত্ব প্ৰদান কৰা হ'ব আৰু এই বিষয়ত বিশ্ববিদ্যালয়খনক উৎকৰ্ষতাৰ কেন্দ্ৰ হিচাপে গঢ়ি তোলা হ'ব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি দিছপুৰৰ লোকসভা ভৱনত অনুষ্ঠিত ৰাজ্যিক মন্ত্ৰীসভাৰ বৈঠকৰ অন্তত এখন সংবাদমেলত এই কথা প্ৰকাশ কৰে।
প্ৰতিটো জাতীয় স্বাভিমান চাউলুং চুকাফাৰ বিশ্ববিদ্যালয় চৰাইদেউ জিলাত অসম চৰকাৰে দিয়াৰ কাৰণে আমি ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছো মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ। তাৰ লগে লগে আমি এটা কথা ক'ব বিচাৰিম, আজি পৰ্যন্ত চৰাইদেউ জিলাত চৰাইদেউ মৈদামসমূহ অন্তৰ্ভুক্ত হোৱা নাই। সেয়েহে আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাইছো, লগতে আমি আহ্বান জনাইছো অতি সোনকালে চৰাইদেউ জিলাত চৰাইদেউ মৈদামসমূহ অন্তৰ্ভুক্ত কৰিব লাগে।
এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি বুলেটিন 6:45 শুনিবলৈ পাব।